কৃপার সাগৰ উপকি নন্দন বিফল যৌবন সফল কৰি দে গোবিন্দ ৰাম কৃষ্ণ তোৰে পৰীক্ষাৰ প্ৰশ্ন ইমানে কঠিন সহজ কৰি দে দে ভগবান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত কপালখন ভৰাই দে দে ভগবান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত কপালখন ভৰাই দে পাৰিলে জীৱন অনুপম মইনা কন তই নিৰূপম তোৰে ধন খুন কমিলেও মৰম নহয় কম সাজু হৈ থাকোঁ হতে শুনি শুনি মাহতে ঘৰখন সাজি পকাকে বিয়া পাতিম বহাগতে এইবাৰ যেন ভগৱানে অকণমান দয়া কৰে জীৱন যেন ভৰি পৰে তাকে বলে ধনে ধনে থাকিলি বহুত বাৰী মই থাকিলি প্ৰকাণ্ড গাড়ী মই থাকিলি সুন্দৰী নাৰী মোক মুনি দিয় কিয় মোৰ ফালে দুৰ্বল গতি চিন্তাতে টোপনি ক্ষতি মই কপালত ক্ষতি যদি তোৰ বেয়া নালাগে কিয় দে ভগৱান দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত ভৰাই দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত প্ৰকাশখন ভৰাই দে